নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত 2024 বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰে। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হয়। সংগীত শিল্পী দীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা ছেত্ৰী আৰু টাটা কনচালটেঞ্চি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডঃ এছ ৰামদুৰাই, ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ বাপ্পী পাল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ পূৰৱী শইকীয়াক অসম সৌৰভ সন্মান প্ৰদান কৰা হয়। একেদৰে সগুণৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা ফুলেশ্বৰী দত্ত আৰু বাইক ৰাইডাৰ মীনাক্ষী দাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা 12 গৰাকী ব্যক্তিৰ লগতে আন 3টা প্ৰতিষ্ঠান ক্ৰমে কলিয়াবৰৰ চৰেং এহেম, তিনিচুকীয়াৰ ইকো ডেভেলপ ছচাইটি আৰু নগাঁৱৰ হাতীবন্ধুলৈ আজি অসম গৌৰৱ সন্মান আগবঢ়োৱা হয়। অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। 11 এপ্ৰিললৈ মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। 12 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 17 এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। 11 মে'ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰা তথা কুটাঘাতমূলক কাৰ্য ৰোধ কৰাৰ বাবে হোজাই জিলা দণ্ডাধীশে অস্ত্ৰ শস্ত্ৰ মজুত ৰখাক লৈ নিষেধাজ্ঞা জাৰি কৰিছে। হোজাই জিলাৰ অন্তৰ্গত অস্ত্ৰ অনুজ্ঞাপত্ৰ থকা লোকসকলক তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰসমূহ থানাত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে এই অস্ত্ৰ শস্ত্ৰসমূহ অনুজ্ঞাপত্ৰ থকা লোকসকলে ঘূৰাই নিব পাৰিব। যোৰহাট জিলাত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা 11 এপ্ৰিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। যোৰহাট জিলাত প্ৰথম পৰ্যায়ত অৰ্থাৎ অহা 2 মে'ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। বঙাইগাঁও জিলাতো পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰা হৈছে বুলি জিলা আয়ুক্তই প্ৰকাশ কৰিছে। সেয়েহে পঞ্চায়ত এলেকাত কোনো চৰকাৰী বিভাগে চৰকাৰী আঁচনিৰ কাম নতুনকৈ আৰম্ভ নকৰিবলৈ জিলা আয়ুক্তই সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়। উল্লেখযোগ্য যে জিলাখনত অহা 7 মে'ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ত কাইলৈৰ পৰা অহা 6 এপ্ৰিললৈ হ'বলগীয়া বিভিন্ন পদৰ নিযুক্তিৰ লিখিত পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখা হৈছে। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এটা বিবৃতিৰ জৰিয়তে বিশ্ববিদ্যালয়ে এই কথা প্ৰকাশ কৰিছে। হজৰত আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আজি শিৱসাগৰত আজানপীৰৰ জিকিৰত মানৱতাবাদ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰখন বিশিষ্ট বুৰঞ্জীবিদ তথা বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰববী অধ্যাপক জিতেন বৰপাত্ৰগোহাঁয়ে উদ্বোধন কৰে। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা আলোচনা চক্ৰখনত জাকিৰুল হুছেইন, দিগন্ত মংগল নেওগ, বিদ্যুৎ বিকাশ গগৈ, বসন্ত গগৈৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে। ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ ৰঙালী বিহু সন্মিলন অহা 28, 29, আৰু 30 এপ্ৰিলত অনুষ্ঠিত হ'ব। এই বিহু সন্মিলনত বৰ বিহুৱতী, মুকলি বিহু আৰু সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। এই সন্মিলনত বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়া আৰু অভিনেতা বিষ্ণু খাৰঘৰীয়াক 2025 বৰ্ষৰ ডিব্ৰু সন্মান প্ৰদান কৰা হ'ব বুলি আজি জিলাখনৰ শ্বহীদ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতিয়ে জানিবলৈ দিয়ে। বিটিচি প্ৰশাসনে আজি কাজলগাঁও পৌৰসভাৰ কাৰ্যালয়ত জিলাখনৰ 30টাকৈ ক্লাবলৈ ধন বিতৰণ কৰে। প্ৰশাসনে গ্ৰহণ কৰা গ্ৰীণ বড়োলেণ্ড মিছনৰ অংশ হিচাপে প্ৰতিটো ক্লাবক 50,000 টকাকৈ প্ৰদান কৰা হয়। গাঁওসমূহ সেউজকৰণৰ বাবে প্ৰদান কৰা ধন বিতৰণৰ এই অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী উপস্থিত থাকে। IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ বাবে 201 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত খেলখনত টছত জিকি ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। নিৰ্ধাৰিত 20 অভাৰত দলটোৱে 6টা উইকেট হেৰুৱাই 2 ৰাণ সংগ্ৰহ কৰে। কলকাতাৰ হৈ ভেংকটেশ আয়াৰে সৰ্বাধিক 60 ৰাণ আৰু অংকৃশ ৰঘুবংশীয়ে 50 ৰাণৰ বৰঙণি আগবঢ়ায়। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।